কিছু কথা তোমালৈ বুলি লিখা কবিতাৰ ভাষাৰে, জীৱনৰ তিত মিঠা তোমাৰ মোৰ মিঠা কথা লিখো কাগজতে। তুমি মোৰ সপোনৰ, তুমি মোৰ দিঠকৰ, যুগমীয়া হ'ব আমাৰ প্ৰেম দুয়োজনৰ। সপোনে খেলিলে বুজিও নুবুজিলো মই জানানে, ধুমুহা আবেগত প্ৰণয়ৰে সাগৰত সাঁতুৰি থাকিলো জানা দুয়োৱে। তুমি মোৰ সপোনত, তুমি মোৰ দিঠকৰত, যুগমীয়া হ'ব আমাৰ প্ৰেম দুয়োজনৰ।
তুমি মোৰ সপোনত, তুমি মোৰ দিঠকৰ।